আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। জম্মু কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ বিচৰণস্থলী বেছৰাণত কালি সন্ত্ৰাসবাদী আক্ৰমণত 26গৰাকী পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা NIAই ইতিমধ্যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত 3জন পাকিস্তানী সন্ত্ৰাসবাদী আছিফ ফৌজি ওৰফে মুছা, সুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে। ইপিনে এই সন্ত্ৰাসবাদী দলটোৰ বিৰুদ্ধে সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিষিদ্ধ অভিযান চলাই আছে। এই অভিযান সেনাবাহিনীৰ নৰ্দাৰ্ণ কমাণ্ডৰ GOC লেফটেনেণ্ট জেনেৰেল MB সুৰেন্দ্ৰ কুমাৰে তদাৰক কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িতসকলৰ বিৰুদ্ধেই নহয় ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব আৰু ভাৰতে সন্ত্ৰাসবাদীৰ ওচৰত শিৰণত নকৰে বুলি দৃঢ়তাৰে উল্লেখ কৰিছে। তেওঁ কয় যে এই কাপৌৰশালীৰ পৰা আক্ৰমণৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ'ব। ঘটনাত নিহতসকলৰ ভিতৰত বায়ুসেনা বাহিনীৰ কৰ্পৰেল অৰুণাচল প্ৰদেশৰ টাগে হাইলিয়াঙো আছে। বেছৰাণ উপত্যকা ভ্ৰমণৰ বাবে যোৱা শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালটো কথমপী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলাখনৰ সোণাৰীৰ সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা নিৰ্বাচন ব্যয় পৰ্যবেক্ষণ গোষৰ বিষয়াৰ উপস্থিতিত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচন আয়োগ আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত ধাৰ্য কৰা ঊৰ্ধতম সীমা জিলা পৰিষদৰ সদস্য পদৰ বাবে একোগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত 10,00,000 টকা, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে 2,50,000 টকা আৰু গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে 25,000 টকা ধাৰ্য কৰা হৈছে। বৈঠকত প্ৰাৰ্থীসকলক ইতিমধ্যে প্ৰদান কৰা নিৰ্বাচনী ব্যয় পঞ্জীয়ন পুস্তিকাত নিয়মিতভাৱে আৰু সঠিকভাৱে নিৰ্বাচনী ব্যয়ৰ হিচাপসমূহ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। সময়ে সময়ে এই নিৰ্বাচনী ব্যয় পুস্তিকাসমূহ সাধাৰণ পৰ্যবেক্ষক তথা নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ তত্বাৱধানত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ কোষৰ দ্বাৰা নিৰীক্ষণ কৰা হ'ব। কোনো এবিধ সামগ্ৰী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহলে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়ে অহা 26 এপ্ৰিল শনিবাৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ 3গৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ শামছুদ্দিন আহমেদক আজি চাকৰিৰ পৰা নিলম্বন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা লাভ কৰা প্ৰতিবেদনৰ আধাৰত মাধ্যমিক শিক্ষা সঞ্চালকে অধ্যক্ষগৰাকীক নিলম্বন কৰে। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 144 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। মুম্বাই ইণ্ডিয়ানছে টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 143 ৰাণ সংগ্ৰহ কৰে। মন্ত্ৰীসভাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে কালি সমৰ্থ পৰ্টেলৰ মাধ্যমেৰে মানবিশিষ্ট কাৰ্য পৰিচালনা বিধি প্ৰকাশ কৰা হৈছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা সহায়ক আৰু সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আৰ্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষাৰ্থীসকলক অইল ইণ্ডিয়াৰ প্ৰজ্ঞান ছুপাৰ 30ৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ চমুকৈ JEE আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ NEETৰ বাবে বিনামূলীয়া আৱাসী শিক্ষা প্ৰদান কৰি অহা হৈছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। নমস্কাৰ। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।